এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদৰ স্মৃতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিয়লি 4 বজাৰ পৰা থাপনা স্থাপন, ভাগৱত পাঠ, শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন, দিহানাম, থিয়নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। ইয়াৰ পূৰ্বে আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কাইলৈ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধনৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে স্মাৰক ক্ষেত্ৰৰ পৰা পোনপটীয়াকৈ জনসাধাৰণক সম্বোধন কৰাৰ লগতে এই স্মাৰক ক্ষেত্ৰৰ বিষয়ে সকলোকে বিশদভাৱে অৱগত কৰে। ইপিনে কাইলৈ বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ লগতে ৰাজ্যজুৰি পালন কৰিবলগীয়া শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ খতিয়ান ল'বলৈ মন্ত্ৰী অতুল বৰাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি এখন বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, ৰূপেশ গোৱালা আৰু ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা উপস্থিত থাকে। বৈঠকত প্ৰতিখন জিলা আৰু সমজিলাত এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰিবলৈ যাৱতীয় নিৰ্দেশনা দিয়া হয়। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহত সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব। পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁৱত এই স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। জনতাৰ শিল্পী জুবিন গাৰ্গক আজি কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে দিল্লীত সন্মান প্ৰদান কৰিব। প্ৰয়াত শিল্পীগৰাকীৰ লগতে অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীকো এই সন্মান প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে অহা 12 ডিচেম্বৰত SIT-য়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত অভিযোগনামা দাখিল কৰিব। প্ৰায় 3,500 পৃষ্ঠাৰ এই অভিযোগনামা দাখিলৰ বাবে 18 ডিচেম্বৰ সেই সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও ছদিন পূৰ্বে অসম আৰক্ষীয়ে এই কাম সম্পূৰ্ণ কৰিব। উল্লেখযোগ্য যে প্ৰিয় শিল্পীগৰাকীক কালি বিশ্ববিখ্যাত শিল্পী আমেৰিকান ৰকষ্টাৰ পোষ্ট মেলনেও খানাপাৰাত নিজৰ অনুষ্ঠানৰ পূৰ্বে স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। কামৰূপ জিলাৰ বকৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 2025-26 বৰ্ষৰ বাবে 3 লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে আজি আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট বিধানসভা সমষ্টিৰ বাবে এই অনুষ্ঠান যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হ'ব। জিলাখনৰ তিতাবৰ, মৰিয়নি আৰু তিয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। IIT গুৱাহাটীত কালিৰে পৰা 3দিনীয়াকৈ কেয়াৰ কনফাৰেন্স 2025 অনুষ্ঠিত হৈছে। মেহতা ফেমিনা স্কুল অব ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গুৱাহাটীৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ আয়োজক প্ৰতিষ্ঠানটোৰ মুৰববী ৰাহুল মেহতাই শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালৰ লগতে কেইবাগৰাকীও অধ্যাপক আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত IIT গুৱাহাটীৰ ডাটা ছায়েন্সৰ মুৰববী অধ্যাপক ৰত্নজিৎ ভট্টাচাৰ্যই এইদৰে কয়।
Was inaugural session right now for the CARE conference, so it has to be delayed little bit because of the our main participants of this inaugural session, they missed their flight and that's why it got delayed, but we are happy that people stayed back and we had a grand inaugural now. This conference will run for 3 days. Today the meeting was graced by Mr. Rahul Mehta, the Mehta Family Foundation head, then Professor Davendra Jalihal, IIT Guwahati director, then we had Professor Anand Grama from Purdue and Professor Vishal Monga from Penn State.
ধেমাজি আৰক্ষীয়ে কালি অভিযান চলাই এজন মাদকদ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত দ্ৰব্য আৰু অন্যান্য সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এই অভিযানত গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰা প্ৰায় 3.5 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে এখন দুচকীয়া বাহন আৰু 2টা মোবাইল ফোনো উদ্ধাৰ কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কামৰূপ মহানগৰৰ সংবাদদাতা হিমন্ত বৰাই। অনুষ্ঠানটো নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।